নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মাজুলী আৰু যোৰহাট সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দুই লেনযুক্ত দলংখনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে পুনৰ আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই কথা উল্লেখ কৰিছে। বাৰ্তাটোত তেওঁ লগতে কয় যে আজি পথ যোগাযোগ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বিত্ত সমিতিয়ে প্ৰায় 700 কোটি টকাৰ সংশোধিত ব্যয় আকলনৰ অনুমোদন জনাইছে। পৰৱৰ্তী পদক্ষেপ হিচাপে শীঘ্ৰে নিবিদা আহ্বান কৰা হ'ব বুলিও বাৰ্তাটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। অসম এতিয়াৰে পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল ঐতিহ্যপূৰ্ণ চাহৰ বাবেই নহয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ বাবেও পৰিচিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই বছৰৰ শেষৰ ফালে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত কাম কাজ আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 1,00,000 কোটি টকা ব্যয়েৰে পথ আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে। এই বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটীৰ বিমানবন্দৰক দেশৰ অন্যান্য মুখ্য মহানগৰসমূহৰ বিমানবন্দৰৰ লেখীয়াকৈ অত্যাধুনিক সা সুবিধাৰে সাজু কৰি তোলা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল আজি নিশা 12 বজাত ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.sitee.acbaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে নিজৰ ফলাফলসমূহ চাব পাৰিব। 12 মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু 27 মাৰ্চত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ কনিষ্টবলৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। চৰাইদেউ জিলাৰ সোণাৰী পৌৰসভাৰ অন্তৰ্গত এলেকাসমূহত অনাদায় হৈ থকা কৰ সংগ্ৰহৰ বাবে জিলা আয়ুক্তই এখন বিশেষ সমিতি গঠন কৰিছে। আয়ুক্ত ডাঃ নেহা যাদৱে জাৰি কৰা নিৰ্দেশ অনুসৰি সহকাৰী আয়ুক্ত সোণাৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ লগতে সংশ্লিষ্ট বিষয়াসকলক লৈ এই সমিতিখন গঠন কৰা হৈছে। আয়ুক্তগৰাকীয়ে সমিতিখনক শীঘ্ৰেই কাম কাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 23 সংখ্যক দীক্ষান্ত সমাৰোহ অহা 11 মাৰ্চত অনুষ্ঠিত হ'ব। এই সমাৰোহত অসমৰ সমাজ ভাষা সংস্কৃতিৰ ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট শিক্ষাবিদ নাহেন্দ্ৰ পাদুনক সন্মানীয় ডি লিট আৰু বিশিষ্ট প্লাজমা বিজ্ঞানী ডঃ জয়ন্তী চুতীয়াক DSC সন্মানেৰে সন্মানিত কৰা হ'ব। আমেৰিকাৰ স্বাস্থ্য গৱেষণা সংস্থাৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী অসমীয়া ডাটা আধুনিকীকৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিশেষজ্ঞ তথা খ্যাতনামা চুটি ছবি নিৰ্মাতা ডঃ ৰূপম শৰ্মাই এই সমাৰোহত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আজি এই কথা জানিবলৈ দিছে। চৰাইদেউ জিলা পথ সুৰক্ষা সমিতিৰ চলিত বছৰৰ দ্বিতীয়খন বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনত পথ দুৰ্ঘটনা ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া আগতীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত পথ সুৰক্ষা সমিতিৰ অংশীদাৰ হিচাপে থকা প্ৰতিটো চৰকাৰী বিভাগকে নিজৰ দায়িত্বসমূহ নিয়াৰিকৈ পালন কৰিবলৈ সতৰ্ক কৰি দিয়া হয়। তদুপৰি চলিত মাহত সংঘটিত পথ দুৰ্ঘটনাৰ তথ্য প্ৰদান কৰি যোৱা মাহত হোৱা এনে দুৰ্ঘটনাৰ সংখ্যাৰ সৈতে তুলনামূলক বিশ্লেষণো কৰা হয়। কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত কুলিগাঁৱত আজি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম চাৰলংকী ৰংফাৰ বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে। ধৃত যুৱকজনৰ জিম্মাৰ পৰা 14 কিলোগ্ৰাম ওজনৰ 18,000 নিচাযুক্ত টেবলেট আৰক্ষীয়ে জব্দ কৰে। কামৰূপ জিলাৰ মুক্তাপুৰ নসত্ৰত আজি আবেলি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বাইহাটা চাৰিআলিৰ গুৰেশ্বৰ পথত সংঘটিত এই দুৰ্ঘটনাটোত এখন ডাম্পাৰে মাতৃ পুত্ৰক মহতিয়াই নিয়ে। সংকটজনক অৱস্থাত মাতৃ কমলেশ্বৰী ৰাজবংশী আৰু পুত্ৰ কিশোৰ ৰাজবংশীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছতে উত্তেজিত ৰাইজে সেই পথেৰে চলাচল কৰা কেইবাখনো ডাম্পাৰ ভাঙি চুৰমাৰ কৰে। বেংগালুৰুৰ কান্তিৰাম ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছত অসমৰ দলটোৱে 50টাৰো অধিক পদক লাভ কৰিছে। কলিয়াবৰৰ প্ৰবীণ খেলুৱৈ মিনু শইকীয়াই লং জাম্প আৰু হাই জাম্পত দুটাকৈ সোণৰ পদক লাভ কৰে। উল্লেখযোগ্য যে যোৱা 4 মাৰ্চৰ পৰা 9 মাৰ্চলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন জিলাৰ 94গৰাকী প্ৰবীণ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।